এয়া আকাশবাণী গুৱাহাটী পৌৰাঞ্চলিক বাতৰিৰ খাই খাই বাতৰিসমূহ হ'ল বাপতিহাঁহন ভোগালী বিহু ৰাজী উৰুকা ৰাজ্যপালৰ ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৰাক উপত্যকাত মহিলা উদ্যমিতা আঁচনিৰ অধীনত আজি চেক বিতৰণ প্ৰথম আৰু দ্বিতীয় বৰ্গৰ চাকৰিত চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ বাবে 3% সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ ঠিকাভিত্তিত টেট শিক্ষকৰ মৰগীয়া বানচৰ বকেয়া আদায় দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু 2026 বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী আজি গুৱাহাটীত উন্মোচন। নমস্কাৰ, সমূহ্ৰোতালৈ ভোগালী বিহুৰ উৰুকাৰ শুভেচ্ছা জনাই বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। অসমৰ বাপতিহাঁহন ভোগালী বিহুৰ আজি উৰুকা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ উদ্দীপনাৰে উৰুকাৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহ বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ বাবে ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলা অনুষ্ঠিত হৈছে। হেঁপাহৰ ভোগালীৰ উৎসাহত অতিথি আপ্যায়নৰ বাবে অসমীয়া ৰাইজে পিঠা পনা জা জলপান প্ৰস্তুত কৰিছে। ভোগালী বিহু উপলক্ষে ৰাজ্যপাল শ্ৰীলক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ভোগালী বিহু অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অমূল্য ধৰোহৰ বুলি ৰাজ্যপালগৰাকীয়ে অসমবাসীলৈ আগবঢ়োৱা মন্তব্যত উল্লেখ কৰে।
ভোগালী বিহুৰ শুভক্ষণত মই অসমবাসীক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছো। ভোগালী বিহু অসমীয়া সম্ভ্ৰান্ত সংস্কৃতিৰ এক উদ্দীপ্ত শিক্ষা, কৃষিজীৱী সমাজৰ অভিন্ন অংগ স্বৰূপ। এই বিহুৱে আমাৰ জাতীয় জীৱনক অনাদি কালৰে পৰা প্ৰতিনিধিত্ব কৰি আহিছে। মেজিৰ অনলে আৰু ভেলা ঘৰৰ পাৰস্পৰিক হান্না ধৰি ৰাজ্য বাখলৈ কঢ়িয়াই আনো সমৃদ্ধিৰ বতৰা। সদৌ শেষত মই সমস্ত অসম বাখলৈ বাপতি হাহুন ভোগালী বিহুৰ অলেখ শুভকামনা যাচিলো।
গুৱাহাটী মহানগৰীৰ উজান বজাৰত উৰুকা উপলক্ষে মাছৰ বজাৰত পুৱতি নিশাৰে পৰা ক্ৰেতাৰ ভিৰ পৰিলক্ষিত হয়। একেদৰে মহানগৰীৰ কলংপাৰ, বেলতলা, বামুনী মৈদাম, গণেশগুৰিৰ দৰে অন্যান্য বজাৰসমূহতো উৰুকাৰ লগভাতৰ যোগাৰ কৰিবলৈ ক্ৰেতাৰ বিক্ৰেতাৰ বিপুল সমাগম হোৱা দেখিবলৈ পোৱা যায়। ডিব্ৰুগড় জিলাতো ভোগালী বিহুৰ ব্যাপক আয়োজন কৰা হৈছে। জিলাখনৰ বিভিন্ন ঠাইত মেজি আৰু ভেলাঘৰ সাজি ভোজ ভাত খোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। জিলাখনৰ বাণীপুৰত ৰংঘৰৰ আৰ্হিত সজা ভেলাঘৰে সকলোৰে দৃষ্টি আকৰ্ষিত কৰিছে। জিলা প্ৰশাসনে উৰুকা আৰু মাঘ বিহু উপলক্ষে মাছ মাংস গাখীৰ দৈকে ধৰি বিভিন্ন খাদ্য সামগ্ৰীৰ বজাৰ মূল্য অতিৰিক্তভাৱে বৃদ্ধি নকৰিবলৈ বেপাৰীসকলৰ বাবে এখন নিৰ্দিষ্ট মূল্য তালিকা প্ৰকাশ কৰিছে। কাছাৰ জিলাতো মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু উপলক্ষে উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। জিলাখনৰ বিভিন্ন গাঁও আৰু চহৰাঞ্চলত সৃষ্টিশীল আৰ্হিত ভেলাঘৰ সাজি উলিওৱা হৈছে। পৰম্পৰাগত খাদ্য সম্ভাৰীৰে ভোগালীক আদৰিবলৈ কাছাৰ জিলাৰ ৰাইজ সাজু হৈছে। হোজাই জিলাতো উৰুকা উপলক্ষে পুৱাৰে পৰা লংকাৰ মাছৰ বজাৰত ভিৰ পৰিলক্ষিত হৈছে। একেদৰে উত্তৰ গুৱাহাটীৰ আমিনগাঁৱৰ মাছৰ বজাৰত পুৱতি নিশাৰে পৰা উত্তৰ কামৰূপৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকৰ সমাগম ঘটিছে। গোৱালপাৰা আৰু ধুবুৰী জিলাতো বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে উলহ মালহেৰে উৰুকা পালনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। হোজাই জিলাৰ মীন বিভাগে আজি উৰুকা উপলক্ষে বিভিন্ন প্ৰজাতিৰ মাছৰ বিক্ৰীৰ বজাৰ মূল্য নিৰ্ধাৰণ কৰিছে। জিলা মীন বিষয়া ভৱানী প্ৰসাদ নাথে এই বিষয়ে উল্লেখ কৰি মাছৰ বজাৰত বিভিন্ন প্ৰজাতিৰ মাছৰ বিক্ৰীৰ নিৰ্দিষ্ট মূল্য বৰ্তাই ৰাখিবলৈ ব্যৱসায়ীসকললৈ আহ্বান জনায়। ভোগালী বিহু উপলক্ষে ৰাজ্যবাসীক উৎসাহ উদ্দীপনাৰ মাজতে পথ সুৰক্ষা সন্দৰ্ভত সতৰ্কতা বজাই ৰাখিবলৈ আহ্বান জনাই অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে এইদৰে কয়।
ভোগালী বিহুৰ আজি উৰুকা, আজি সদৌ অসমবাসী ৰাইজলৈ আমি অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা সেৱা আৰু শুভেচ্ছা জনাইছো। আগন্তুক দিনবিলাকত যাতে মেজি জুয়ে সকলোৰে অপায় অমংগল দূৰ কৰাৰ লগতে পথটো যাতে কোনো আখুৰিক্ৰিয়া নহয়, কোনো ধৰণৰ কোনো পথ দুৰ্ঘটনাই কাৰো যাতে জীৱনলৈ বিষাদ কঢ়িয়াই নানে, সকলো সময়তে যাতে সকলোৱে সজাগ আৰু সুৰক্ষিতভাৱে যান বাহন চলাই নিৰ্দিষ্ট গতিত গৈ গন্তব্য স্থানত সুৰক্ষিতভাৱে উপস্থিত হয়, তাৰ কাৰণে আমি সকলোকে বিনম্ৰ অনুৰোধ, আজি ভোগালী বতৰত ভোগৰ আনন্দৰ মাজত কোনো ব্যক্তিয়ে যাতে সুৰক্ষিত যাতায়াতৰ কথাটো পাহৰি নেপেলাই সকলো সময়তে পথত চলা নীতি নিয়মখিনি মানিহে যান বাহন চলাই।
ৰাজ্যবাসীক এই সন্দৰ্ভত সজাগ কৰিবলৈ কামৰূপ মহানগৰ পথ সুৰক্ষা সমিতিৰ সৌজন্যত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ কামৰূপ জিলা কাৰ্যালয় উজান বজাৰৰ মাছৰ ঘাটৰ সমীপত সজাগতা কাৰ্যসূচী গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি এদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকাত উপস্থিত হ'ব। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত কাছাৰ আৰু শ্ৰীভূমি জিলাত ডঃ শৰ্মাই মহিলা হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰিব। শ্রীভূমি জেলার ক্রীড়া সন্থা খেলপথারত অনুষ্ঠিত হবলগীয়া কার্যসূচীত 14,135 মহিলাক 10,000 টাকাকৈ আর্থিক সাহায্য প্রদান করা হব। কাছাড় জেলার শিলচরত উপস্থিত হয়ে মুখ্যমন্ত্রী ডক্টর শর্মায় সদ্যপ্রয়াত প্রাক্তন কেন্দ্রীয় মন্ত্রী কবীন্দ্র পুরকায়স্থর পরিয়ালকো সাক্ষাৎ করব। ইয়ার পাছত কাটিগড়া বিধানসভা সমষ্টির রাজপুর খেলপথারত আর বরখলা বিধানসভা সমষ্টির শিলকুড়ি খেলপথারত মুখ্যমন্ত্রীগুলো চেক প্রদান কার্যসূচীত অংশগ্রহণ করব। আমার পুয়ার উজনি অসমৰ বাতৰি এই সন্দৰ্ভত মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মায় সদ্যপ্রয়াত প্রাক্তন কেন্দ্রীয় মন্ত্রীজনৰ পৰিয়ালৰ পৰিৱৰ্তে প্রাক্তন কেন্দ্রীয় মন্ত্রীজনক সাক্ষাৎ কৰিব বুলি প্রকাশ পাইছিল। অনিচ্ছাকৃত এই ভুলৰ বাবে আমি শ্রোতাৰ ওচৰত ক্ষমা প্রার্থী। অসম চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় বৰ্গৰ চাকৰিটো চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ বাবে 3% সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মায় প্রকাশ কৰিছে। কালি গুৱাহাটীত অসম প্রত্যক্ষ নিযুক্তি পরীক্ষার জৰিয়তে চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ সংৰক্ষিত পদত নিৰ্বাচিত 296 প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণৰ অন্তত ডক্টৰ শর্মায় এই কথা জানিবলৈ দিয়ে। চাহ জনগোষ্ঠী আৰু আদিবাসী যুৱক যুৱতীৰ বাবে 3% সংৰক্ষণ ব্যৱস্থাৰ অধীনত দুমাহত 1,000 প্ৰাৰ্থীক নিযুক্তি দিয়াটো সামাজিক পৰিৱৰ্তনৰ সূচনা কৰিব পৰা এটা পৰিঘটনা বুলি তেওঁ অভিহিত কৰে। চলিত বৰ্ষৰ পৰা তৃতীয় আৰু চতুৰ্থৰ দৰে প্ৰথম আৰু দ্বিতীয় বৰ্গতো একেই সংৰক্ষণৰ ব্যৱস্থা কৰি দণ্ডাধীশ, আৰক্ষী বিষয়া, অধ্যাপক আদি উচ্চস্তৰীয় পদত নিযুক্তিৰে জনগোষ্ঠীটোৰ আৰ্থসামাজিক দিশলৈ পৰিৱৰ্তন অনা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে জনায় যে প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত জনগোষ্ঠীটোৰ শিক্ষাৰ্থীৰ বাবে একোখনকৈ অতিৰিক্ত আসন সংৰক্ষণ কৰাৰ জৰিয়তে মুঠ সংৰক্ষিত আসনৰ সংখ্যা 14লৈ বৃদ্ধি কৰা হৈছে। ৰাজ্যজুৰি চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে 44টা হোষ্টেলৰ নিৰ্মাণ আৰু শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ অধীনত যুৱক যুৱতীসকলক আৰ্থিক অনুদান আগবঢ়োৱা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ শর্মায় নৱনিযুক্ত প্ৰাৰ্থীসকলক শিপাৰ সৈতে সম্পৃক্ত থাকি নিজৰ জনগোষ্ঠী আৰু পিতৃ মাতৃৰ লগতে সমাজৰ প্ৰতি দায়বদ্ধ হবলৈও আহ্বান জনায়।
এডিআরই 2.0 সামৰণি মাৰি উপযুক্ত সময়ত এডিআরইৰ 3.0 আমি আৰম্ভ কৰিম বা তৃতীয় সংস্কৰণ আৰম্ভ কৰিম। চাহ বাগিচাৰ বাবে 3% সংৰক্ষিত আসনৰ যি আমি ব্যৱস্থা কৰিছিলো, ইয়াৰ ফলশ্ৰুতি হিচাপে যোৱা দুটা মাহত শিক্ষা বিভাগ, বিশেষকৈ LPME হাইস্কুলৰ শিক্ষক, স্বাস্থ্য বিভাগ, গৃহ বিভাগ আৰু ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 এই বছৰ 1,000তকৈও অধিক যুৱক যুৱতীয়ে নিযুক্তি পালে। এই বছৰৰ পৰাই আমি দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ সমান্তৰালভাৱে চাহ বাগিচাৰ যুৱক যুৱতীৰ বাবে চৰকাৰী চাকৰিৰ প্ৰথম আৰু দ্বিতীয় গ্ৰেডতো আমি এই সংৰক্ষণৰ ব্যৱস্থা কৰিম। ইয়াৰ ফলত চাহ বাগিচাৰ যুৱক যুৱতীয়ে প্ৰশাসনৰ উচ্চ স্থানত বহিবলৈ সক্ষম হ'ব।
2026 বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা ট্ৰফী আজি গুৱাহাটীলৈ অনা হ'ব। ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে বিশ্বকাপৰ ট্ৰফীক আদৰণি জনোৱাৰ বাবে বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। লোক কৃষ্টি সংস্কৃতিৰে ফুটবল বিশ্বকাপৰ ট্ৰফীক আদৰণি জনোৱা হ'ব। বিমানবন্দৰৰ পৰা ট্ৰফী পুৱা সৰুসজা ষ্টেডিয়ামলৈ আৰু বিয়লি 3 বজাত বৰ্ষাপাৰাস্থিত এছিয়া ষ্টেডিয়ামলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশা 8:10 এই ট্ৰফী উন্মোচন কৰাৰ কথা। এই কাৰ্যসূচীত প্ৰাক্তন বিশ্বকাপ বিজয়ী তথা ফিফাৰ প্ৰতিনিধি গিলবাৰ্টো অপেৰাচিডো দা চিলভা উপস্থিত থাকিব। ৰাজ্য চৰকাৰে ট্ৰফী চোৱাৰ বাবে বিনামূলীয়াকৈ 8-10,000 অনুমতি পত্ৰৰ ব্যৱস্থা কৰিছে। লগতে আজি একেখন মঞ্চতে এটি সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে, য'ত কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ কৰিব। গুৱাহাটী মহানগৰী যান বাহন আৰক্ষীয়ে বৰ্ষাপাৰাত হ'বলগীয়া এই বিশেষ অনুষ্ঠানৰ বাবে কেতবোৰ নীতি নিৰ্দেশনাও জাৰি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ঠিকাভিত্তিক টেট শিক্ষকৰ মৰগীয়া বানচৰ বকেয়া আদায় দিবলৈ নিৰ্দেশ দিছে। সদু অসম টেট উত্তীৰ্ণ সমাজে দাখিল কৰা গোচৰ এটাৰ শুনানিৰ অন্তত ন্যায়াধীশ ৰবীন ফুকনৰ আদালতে 2019 চনৰ জুলাইৰ পৰা 2021 চনৰ ডিচেম্বৰলৈ 5% মৰগীয়া বানচৰ বকেয়া আৰু 2021 চনৰ জুলাইৰ পৰা 2022 চনৰ আগষ্টলৈ ক্ৰমে 11% আৰু 3% মৰগীয়া বানচৰ বকেয়া আদায় দিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে শিক্ষকসকলৰ বাবে 2019 চনৰ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ 5% তথা 2021 চনৰ পহিলা জুনৰ পৰা 11% আৰু 3% লগতে 2022 চনৰ পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ 3% মৰগীয়া বানচ আদায় দিছিল। এই বানচ তথা বকেয়া নিয়মীয়া শিক্ষকসকলে লাভ কৰিছিল যদিও ঠিকাভিত্তিক শিক্ষকসকলক ইয়াৰ পৰা বঞ্চিত কৰা হৈছিল, যাৰ বিৰুদ্ধে সদু অসম টেট উত্তীৰ্ণ সমাজে ন্যায়ালয়ৰ কাষ চাপিছিল। 2026 বৰ্ষৰ বকুলবন বঁটা বিশিষ্ট লোকশিল্পী কাৰ্বি আংলঙৰ দিলীপ টেঙৰাংলৈ আগবঢ়োৱা হৈছে। বকুলবনৰ কবি আনন্দচন্দ্ৰ বৰুৱাৰ স্মৃতিত যোৰহাটৰ বকুলবন ন্যাসে প্ৰদান কৰা এই বঁটাৰে অসমৰ কৃষ্টি সংস্কৃতিৰ জগতলৈ বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিবিশেষক সন্মান যচা হয়। অহা 31 জানুৱাৰীত অসম সাহিত্য সভাই ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত হ'বলগীয়া এটা অনুষ্ঠানত এই বঁটা প্ৰদান কৰিব। ডিব্ৰুগড় জিলাৰ মৰাণহাট আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যবিৰোধী অভিযান চলাই কেইবাজনো সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হৈছে। মৰাণহাটৰ জ্যোতিপুৰৰ পৰা আৰক্ষীয়ে 9 জন সৰবৰাহকাৰীক 2 জন পৰিমাণৰ মাদক দ্ৰব্যসহ গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ তদন্তকালত 2খন মটৰচাইকেল আৰু 2খন ই ৰিক্সাও জব্দ কৰে। হকী ইণ্ডিয়াই চলিত বৰ্ষৰ 8 মাৰ্চৰ পৰা 14 মাৰ্চলৈ হায়দৰাবাদত অনুষ্ঠিত হ'বলগীয়া মহিলা 2026 FIH হকী বিশ্বকাপ কোৱালিফায়াৰ আয়োজনৰ বাবে তেলেংগানা চৰকাৰৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। এই প্ৰতিযোগিতাত ভাৰত, ইংলেণ্ড, স্কটলেণ্ড, কোৰিয়া, ইটালী, উৰুগুৱে, ৱেলছ আৰু অষ্ট্ৰিয়াকে ধৰি 8টা দলে অংশগ্ৰহণ কৰিব। শীৰ্ষ দল তিনিটাই 15 আগষ্টৰ পৰা 30 আগষ্টলৈ বেলজিয়াম তথা নেডাৰলেণ্ডছত হ'বলগীয়া FIH হকী বিশ্বকাপ 2026লৈ পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰজন্ম চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
আজি মাঘ বিহুৰ উৰুকা। ইতিমধ্যে বিভিন্ন খাদ্য সম্ভাৰেৰে ৰাজ্যৰ বজাৰ উভয় নদী হৈছে। আজি প্ৰকাশিত প্ৰতিখন কাকতে এই বাতৰি প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতৰ এই বাতৰিৰ শিৰোনাম আজি হেঁপাহৰ উৰুকা। একেটা বাতৰিকে দৈনিক অগ্ৰদূত কাকতে আজি উৰুকা মূল্য বৃদ্ধিত কোঙা জনতা শিৰোনামেৰে প্ৰকাশ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰাৰ বাতৰি আলোকচিত্ৰসহ দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। ADRE-ৰ জৰিয়তে চাহ জনগোষ্ঠী আদিবাসী সম্প্ৰদায়ৰ 296 গৰাকী প্ৰাৰ্থীক কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰ প্ৰদান কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ কক্ষপথত স্থাপন কৰাত ইছৰো ব্যৰ্থ হোৱাৰ বাতৰি আমাৰ অসম, দি আছাম ট্ৰিবিউন কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক জনমভূমি আৰু দ্য টাইমছ অৱ ইণ্ডিয়া কাকতে জাৰ্মান চেঞ্চেলৰ ফেডৰিক মৰ্জে গুজৰাটত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ বাতৰি আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। কংগ্ৰেছ দলত যোগদান কৰি ৰেজাউল কৰিম চৰকাৰে শিৱসাগৰক ধুবুৰী আৰু ধুবুৰীক শিৱসাগৰলৈ পৰিৱৰ্তন কৰিম বুলি মন্তব্য কৰাক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে বৰ অসম নিৰ্মাণ কৰা উচিত। দ্য চেণ্টিনেল কাকতে এই বাতৰিৰ শীৰ্ষস্থান দিছে। পাৱে পৰিহৰি ক্ষমা খুজি তৎ পোৱা নাই ৰেজাউল কৰিমে শিৰোনামেৰে অসমীয়া খবৰ কাকতেও বাতৰিটোক শীৰ্ষ বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া হওক পুনৰ বাতৰিৰ মাজলৈ।
স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত ঘন কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 26 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 13 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে ঘন কুঁৱলী পৰাৰ আৰু মেঘালয়ৰ কেতবোৰ স্থানত বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। সামৰাৰ পূৰ্বে এতিয়াৰ ঘাইঘাই বাতৰিকেইটা পুনৰ এবাৰ। বাবতীহন ভোগালী বিহুৰ আজি উৰুকা। ৰাজ্যপালৰ ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৰাক উপত্যকাত মহিলা উদ্যমিতা আঁচনিৰ অধীনত আজি চেক বিতৰণ। প্ৰথম আৰু দ্বিতীয় বৰ্গৰ চাকৰিত চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ বাবে 3% সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ঠিকাভিত্তিক টেট শিক্ষকৰ মৰগীয়া বানচৰ বকেয়া আদায় দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। আৰু 2026 বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফি আজি গুৱাহাটীত উন্মোচন। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব। Thank you.